Iya, Akagbani. Bateri Purizo, Zodomoni Hoike, Etiar Prodhan Bateri Homo Hoise, Paskonde, Homonor on Timporja, Prodhan Montri Narendra Modi, Adi Namibia, Wind Hokoloi, Rauna Hoise. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে অনাগত পাঁচ বছৰত ভাৰত আৰু ব্ৰাজিলৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ 1220 কোটি ডলাৰৰ পৰা 2000 কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চীন, পাকিস্তান আৰু বাংলাদেশৰ একেধৰণৰ মনোভাৱে ভাৰতৰ সুস্থিৰতা আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে প্ৰকাশ কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কৃষকক উদ্যোগীলৈ রূপান্তরিত করার বাবে সরকারে গ্রহণ করা পদক্ষেপসমূহৰ ওপৰত গুরুত্ব আরোপ করেছে। আর বিশ্বক্রমৰ শীর্ষস্থানৰ খেলুৱৈ এৰিনা সাবালেংকাই উইম্বলডন টেনিছ প্রতিযোগিতার মহিলাৰ একক শাখাৰ সেমিফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া শুনক বিতং বাতৰি। পাঁচখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নামিবিয়াৰ উইণ্ডহোকলৈ ৰাওনা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি নোটেম্বু নন্দি ডেইটৱাহৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমোদী দেশখনলৈ গৈছে। এয়া হ'ব প্ৰায় তিনিটা দশকৰ বিৰতিৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ তৃতীয় আৰু শ্ৰীমোদীৰ প্ৰথমটো নামিবিয়া ভ্ৰমণ। দেশখনত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী শ্ৰীমোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব আৰু তাৰ পাছত উভয় দেশৰ অৰ্থনৈতিক সহযোগিতাক গভীৰ কৰাৰ লক্ষ্যৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। শ্ৰীমোদীৰ এই ভ্ৰমণৰ সময়ত শক্তি, সুৰক্ষা, স্বাস্থ্য আৰু ঔষধৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰ কৰাৰ উদ্দেশ্যে দুয়োখন দেশৰ মাজত ভালেকেইখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীগৰাকীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ'ব। নামিবিয়াত উপস্থিত হোৱাৰ পাছত শ্ৰীমোদীয়ে দেশখনৰ পিতৃস্বৰূপ তথা প্ৰথম ৰাষ্ট্ৰপতি ডঃ শ্যাম নুজমাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। দিনটোৰ বিয়লিৰ ভাগত শ্ৰীমোদীয়ে নামিবিয়াৰ সংসদক সম্বোধন কৰিব। শ্ৰীমোদীৰ ভ্ৰমণে উভয় দেশৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে হাইড্ৰ'কাৰ্বনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ অন্বেষণৰ বাট মুকলি কৰিব। দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ, খনন, হীৰা, শক্তি, স্বাস্থ্য যতন, প্ৰতিৰক্ষা, পৰিৱেশ, জৈৱ বৈচিত্ৰ, সামৰ্থ্য বিকাশ আদি বিভিন্ন ক্ষেত্ৰত সুসম্পৰ্ক আছে। উল্লেখযোগ্য যে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত উভয় দেশৰ মাজত থকা সম্পৰ্কক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে 2022 বৰ্ষৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা ভাৰতৰ কোনো ৰাষ্ট্ৰীয় উদ্যানলৈ 8টা চিতা বাঘ অনা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাগত 5 বছৰত ভাৰত আৰু ব্ৰাজিলৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ 1220 কোটি ডলাৰৰ পৰা 2000 কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা চিলভাৰ সৈতে ব্ৰাছিলিয়াত এখন যুটীয়া সংবাদমেল সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে ব্ৰাজিল আৰু ভাৰতে মাৰ্কোছুৰ অগ্ৰাধিকাৰ বাণিজ্যিক চুক্তি অধিক সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে এই চুক্তিৰ জৰিয়তে অধিক সামগ্ৰী আমদানি ৰপ্তানি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। উল্লেখযোগ্য যে মাৰ্কোছুৰ হৈছে ব্ৰাজিল, আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱে সামৰি লোৱা আঞ্চলিক বাণিজ্যিক গোট। সংবাদমেলত শ্ৰীমোদীয়ে ভাৰতত চলি থকা ডিজিটীয় লেনদেনৰ সৈতে সংগতি ৰাখি ব্ৰাজিলতো ডিজিটীয় লেনদেনৰ বাবে UPI ব্যৱস্থা আৰম্ভ কৰাৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে দুয়োখন দেশে দ্বিপাক্ষিক সহযোগিতাৰ বাবে কৃষি, খাদ্য সংসাধন, ডিজিটীয় জন আন্তঃগাঁথনি আৰু মহাকাশ প্ৰযুক্তিকে ধৰি আন কেইবাটাও বিষয়ত কাম কৰি যাব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হয়। ভাৰত আৰু ব্ৰাজিলৰ দ্বিপাক্ষিক সম্পৰ্কক ত্বৰান্বিত কৰাৰ লগতে গুৰুত্বপূৰ্ণ গোলকীয় মঞ্চসমূহত উভয় দেশৰ সহযোগিতা চকুত লগা ধৰণে বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা অৱদানসমূহক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা ডা চিলভাই এই বঁটা প্ৰদান কৰে। বৈদেশিক মন্ত্ৰালয়ৰ প্ৰাচ্যৰ সচিব পি কুমাৰণে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা আলোচনাকালত দুয়োগৰাকী নেতাই কৃষিখণ্ডৰ অৱদানক স্বীকাৰ কৰাৰ লগতে উভয় দেশৰ অৰ্থনীতিলৈ কৃষিখণ্ডই আগবঢ়োৱা উল্লেখযোগ্য অৱদানসমূহে আগস্থান লাভ কৰে। ব্ৰাছিলিয়াত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকুমাৰণে কয় যে দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিলৰ সৈতে জ্ঞান বিনিময় তথা প্ৰযুক্তিৰ আদান প্ৰদানকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে। আলোচনাত ডিজিটীয় পদ্ধতিৰ প্ৰসাৰ আৰু ডিজিটীয় জন আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতাইও স্থান পায় বুলি সচিবগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে আলোচনাত উভয় দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তোলাক লৈও মত বিনিময় কৰা হয়। ক্ৰিকেটত ভাৰতৰ আৰু ফুটবলত ব্ৰাজিলৰ সামৰ্থ্যৰ বিষয়ে আলোচনা কৰি উভয় পক্ষই বৈঠকত ক্ৰীড়া, ক্ৰীড়া ব্যৱস্থাপনা আৰু সামৰ্থ্য বৃদ্ধিৰ বিষয়েও অৱতাৰণা কৰে বুলি সংবাদমেলত শ্ৰীকুমাৰণে প্ৰকাশ কৰে। তেওঁ কয় যে বিগত 4 বছৰত এয়া হ'ল শ্ৰীমোদীৰ চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ। আলোচনা কালত কালি 3খন চুক্তি স্বাক্ষৰ কৰা হয় আৰু এয়া ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতে আদান প্ৰদান কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে কৈছে যে ভাৰতৰ প্ৰতি থকা চীন, পাকিস্তান আৰু বাংলাদেশৰ একেধৰণৰ মনোভাৱে ভাৰতৰ সুস্থিৰতা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনে কালি আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি জেনেৰেল চৌহানে কয় যে ভাৰত মহাসাগৰ অঞ্চলৰ দেশসমূহৰ অৰ্থনৈতিক অস্থিৰতাই বাহিৰা দেশসমূহক ক্ষমতা বৃদ্ধি কৰাৰ সুযোগ দিছে আৰু ই ভাৰতৰ ক্ষেত্ৰত অস্থিৰতাৰ কাৰক হিচাপে চিহ্নিত হ'ব পাৰে। ভাষণত তেওঁ অপাৰেচন সিন্দুৰৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে হয়তো প্ৰথমবাৰৰ বাবে দুখন পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰই প্ৰত্যক্ষভাৱে সংঘাতত লিপ্ত হৈছে। পাৰমাণৱিক ভাবুকিৰ আগত ভাৰতে শিৰ নত নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অপাৰেচন সিন্দুৰ হ'ল পাৰমাণৱিক অস্ত্ৰৰে শক্তিশালী দুখন ৰাষ্ট্ৰৰ মাজত সংঘাতৰ একমাত্ৰ উদাহৰণ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৃষকক উদ্যোগীলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মিৰাটৰ চৰ্দাৰ বল্লভভাই পেটেল কৃষি বিশ্ববিদ্যালয়ত কৃষি প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। কৃষিৰ পৰা হোৱা আয় দুগুণ আৰু উচিত মূল্য নিশ্চিত কৰাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাত আলোকপাত কৰি তেওঁ ৰোপাৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত থকা কৃষিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষতা কেন্দ্ৰৰ কথা উনুকিয়ায়। কৃষিকেন্দ্ৰিক গৱেষণা আৰু ষ্টাৰ্টআপক উন্নীত কৰিবলৈ শ্ৰীপ্ৰধান বিশ্ববিদ্যালয়খনত এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু সূৰ্য প্ৰতাপ শাহীয়েও অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী শ্ৰীচৌধুৰীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু কৃষি বিশ্ববিদ্যালয়ৰ সহযোগিতাৰ প্ৰশংসা কৰি উদ্ভাৱনসমূহ এতিয়া পোনপটীয়াভাৱে পামলৈ যাব আৰু ইয়াৰ জৰিয়তে কৃষকৰ জীৱনত স্পষ্ট প্ৰভাৱ পৰিব বুলি উল্লেখ কৰে। বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ এৰিনা ছাবালেংকাই জাৰ্মানীৰ লোৰা ছিগেমুণ্ডৰ শক্তিশালী প্ৰত্যাহ্বান নেওচি লণ্ডনৰ অল ইংলেণ্ড ক্লাবত চলি থকা চলিত বৰ্ষৰ উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনৰ প্ৰথমটো ছেটত পৰাস্ত হোৱাৰ পাছত বেলাৰুছৰ ছাবালেংকাই প্ৰত্যাৱৰ্তন কৰি প্ৰায় 3 ঘণ্টাৰ যুঁজত 4-6, 6-2, 6-4 ফলাফলত জয়লাভ কৰে। ছেমিফাইনেলত ছাবালেংকা কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদীয়মান তাৰকা আমাণ্ডা এনিছেমোভাৰ সন্মুখীন হ'ব। এনিছেমোভাই ৰাছিয়াৰ আনাষ্টেছিয়া পাভালুছেভকোভাক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছিল। ভাৰতৰ স্পিন বলাৰ দীপ্তি শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰা মহিলাৰ T20 আন্তঃৰাষ্ট্ৰীয় বলাৰৰ ৰেংকিঙৰ দ্বিতীয় স্থানত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ আন্নাবেল ছুথাৰলেণ্ডক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰে। ৰেংকিঙৰ শীৰ্ষস্থানত থকা পাকিস্তানৰ ছাদিয়া ইকবালতকৈ দীপ্তি কেৱল 8 পইণ্টৰ ব্যৱধানত দ্বিতীয় স্থানত আছে। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3ৰ্য়খন খেলত 3টা উইকেট দখল কৰাৰ সুবাদত দীপ্তি ৰেংকিঙৰ দ্বিতীয় স্থানত উপনীত হৈছে। খেলুৱৈগৰাকী বিগত 6 বছৰে T20 ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় বলাৰসকলৰ শীৰ্ষ 10গৰাকীৰ ভিতৰত আছে যদিও এই পৰ্যন্ত শীৰ্ষস্থানত উপনীত হ'ব পৰা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামিবিয়াৰ উইণ্ডহুকলৈ ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাগত 5 বছৰত ভাৰত আৰু ব্ৰাজিলৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ 1,220 কোটি ডলাৰৰ পৰা 2,000 কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চীন, পাকিস্তান আৰু বাংলাদেশৰ একেধৰণৰ মনোভাৱে ভাৰতৰ সুস্থিৰতা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৃষকক উদ্যোগীলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু বিশ্বক্ৰমৰ শীৰ্ষস্থানীয় খেলুৱৈ এৰিনা ছাভালেংকাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 9 বজাত শুনিবলৈ পাব।